এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। ৰাজ্যসভাত অসমৰ খালী হ'বলগীয়া তিনিখন আসনৰ বাবে এন ডি এ মিত্ৰজোঁটৰ তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল। আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহৰ নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা বৃদ্ধি। ধেমাজিত মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ। নদী পৰ্যটন আৰু বহনক্ষম বিকাশৰ লক্ষ্যৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৱাহাটীৰ লাচিতঘাটত ব্ৰহ্মপুত্ৰ আলোকস্তম্ভৰ আধাৰশিলা স্থাপন। ৰাজ্যৰ প্ৰশাসনিক বিভাগত ব্যাপক সাল সলনি আৰু টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত খন্তেক পাছতে ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ আজি অন্তিম দিনা অসমৰ খালী হ'বলগীয়া তিনিখন আসনৰ বাবে এন ডি এ মিত্ৰজোঁটৰ তিনিগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। বিজেপিৰ তেৰছ গোৱালা, যোগেন মোহন আৰু ইউ পি পি এলৰ মুৰববী প্ৰমোদ বড়োৱে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত মনোনয়ন দাখিল কৰে। তিনিওগৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱাৰ সম্ভাৱনা আছে। এতিয়ালৈকে বিৰোধী পক্ষৰ কোনো সদস্যই মনোনয়ন দাখিল কৰা নাই। উল্লেখযোগ্য যে 16 মাৰ্চত অসমসহ অন্যান্য ৰাজ্যত খালী হ'বলগীয়া ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। নিৰ্বাচন আয়োগে সমাগত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা নাই যদিও প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা বৃদ্ধি কৰিছে। শাসনাধিষ্ঠিত বিজেপিয়ে আজি বি পি এফ আৰু অসম গণ পৰিষদ দলৰ সৈতে নিৰ্বাচন কেন্দ্ৰিক মিত্ৰতা চূড়ান্ত কৰে। আজি বশিষ্ঠ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত এটা যোগদান কাৰ্যসূচীত অংশ লোৱাৰ পাছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে। তেওঁ কয় যে দুয়োটা ৰাজনৈতিক দলৰ সৈতে কোনো বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা নথকাটো চূড়ান্ত হৈছে আৰু ৰাষ্ট্ৰীয় নেতৃত্বৰ অনুমোদন লাভ কৰাৰ পাছত মিত্ৰতা সন্দৰ্ভত চূড়ান্ত ঘোষণা কৰা হ'ব। বকো, দুধনৈ আৰু গোৱালপাৰা পশ্চিম সমষ্টিৰ বাবে ৰাভা যৌথ সংগ্ৰামী মঞ্চৰ সৈতেও মিত্ৰতাৰ সিদ্ধান্ত লোৱা হৈছে বুলি তেওঁ কয়।
আমাৰ বড়োলেণ্ড পিপলছ ফ্ৰণ্ট আৰু অসম গণ পৰিষদ দলৰ লগত মিত্ৰতা চূড়ান্ত হৈছে। মিত্ৰতাৰ যিটো ষ্ট্ৰাকচাৰ, আমি নতুন দিল্লীত আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ পৰা অনুমোদন পোৱাৰ লগে লগে আমি ঘোষণা কৰিম। কিন্তু এ ডি পি আৰু বি পি এফৰ লগত আমাৰ মিত্ৰতাৰ আলোচনা আমি সম্পূৰ্ণ কৰিছোঁ আৰু দুয়োটা ৰাজনৈতিক দলৰে আৰু বিজেপিৰ মাজত সম্পূৰ্ণ বুজাবুজি হৈছে। কোনো ফ্ৰেণ্ডলি কণ্টেষ্ট আদি নাথাকে, সম্পূৰ্ণ ছিট বাই ছিট আমাৰ এলায়েন্স হৈ গৈছে। আৰু ৰাভা যৌথ সংগ্ৰামী মঞ্চৰ লগত বা আমাৰ ৰাভা জনগোষ্ঠীৰ লগত বকো, দুধনৈ আৰু গোৱালপাৰা ৱেষ্ট এই তিনিটা সমষ্টি লৈও ৰাভা যৌথ সংগ্ৰাম সমিতিৰ লগত আমাৰ মিত্ৰতা সম্পূৰ্ণ হৈছে।
উল্লেখযোগ্য যে কংগ্ৰেছ দলৰ তিনিগৰাকী বিধায়কে আজি বিজেপিত যোগদান কৰে। বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ লগতে অন্যান্য শীৰ্ষ নেতাৰ উপস্থিতিত ৰহাৰ বিধায়ক শশীকান্ত দাস, মঙলদৈৰ বিধায়ক বসন্ত দাস আৰু উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই দলটোত যোগ দিয়ে। বিজেপি আজি ধেমাজিৰ পৰা জোনাইলৈ আয়োজন কৰা জন আশীৰ্বাদ যাত্ৰাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই অংশগ্ৰহণ কৰে। এই যাত্ৰাত মন্ত্ৰী ড০ অনুজ পেগু আৰু সাংসদ প্ৰদান বৰুৱাই অংশ লয়। ধেমাজিৰ পৰা আৰম্ভ হোৱা এই জন আশীৰ্বাদ যাত্ৰাত মুখ্যমন্ত্ৰীয়ে গোগামুখ, ধেমাজিনগৰ আৰু চিচিবৰগাঁৱত বিশাল ৰোড শ্বত অংশগ্ৰহণ কৰে। তেওঁ ইয়াৰ পাছতে কুলাজান, জোনাই, চিলাপথাৰ সংযোগী পথ, চিমেন চাপৰি আৰু জোনাইত ৰোড শ্বত ভাগ লয়। উল্লেখযোগ্য যে কংগ্ৰেছ আৰু ৰাইজৰ দলে ইতিমধ্যে এখনকৈ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। কংগ্ৰেছ দলে 42 গৰাকী প্ৰাৰ্থীৰ নাম সন্নিৱিষ্ট আৰু ৰাইজৰ দলে 11 গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা কৰিছে। পশ্চিম এছিয়াৰ সংঘৰ্ষৰ সৈতে কেইবাখনো দেশ জড়িত হোৱাৰ ফলত এই সংঘৰ্ষ অধিক তীব্ৰতৰ হৈ উঠিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলৰ বাহিনীয়ে যুটীয়াভাৱে ইৰাণৰ ওপৰত আক্ৰমণ চলোৱাৰ বিপৰীতে তেহৰাণে ক্ষেপণাস্ত্ৰ আৰু ড্ৰোনেৰে ইয়াৰ প্ৰত্যুত্তৰ দিছে। সংঘৰ্ষত অঞ্চলটোৰ ভিন ভিন অংশলৈ সম্প্ৰসাৰিত হৈছে আৰু ইৰাণ সমৰ্থিত সশস্ত্ৰ গোট হিজবুল্লায়ো আক্ৰমণত যোগ দিছে। কেইবাখনো দেশে সাম্প্ৰতিক পৰিস্থিতিয়ে আঞ্চলিক সুস্থিৰতা আৰু গোলকীয় সুৰক্ষালৈ ভাবুকি কঢ়িয়াই অনালৈ চাই উদ্বেগ প্ৰকাশ কৰিছে আৰু উত্তেজনা হ্ৰাস কৰিবলৈ আহান জনাইছে। শেহতীয়া বাতৰি অনুসৰি আজাৰবাইজানে ইৰাণে নক্সিৱান অঞ্চলত ড্ৰোনেৰে আক্ৰমণ চলোৱা বুলি অভিযোগ তুলিছে। আজাৰবাইজানৰ বিদেশ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এটা ড্ৰোন নক্সিৱানৰ বিমানবন্দৰৰ ওচৰত আৰু আন এটা এখন স্কুলৰ সমীপত ভূপতিত হৈছে। এই ঘটনাত দুজন লোক আহত হয়। কাটাৰেও ইৰাণৰ বিৰুদ্ধে ক্ষেপণাস্ত্ৰ আক্ৰমণৰ অভিযোগ উঠিছে। ছৌদি আৰৱে দেশখনৰ বায়ু প্ৰতিৰক্ষা প্ৰণালীয়ে কেইবাটাও ড্ৰোন ধবংস কৰা বুলি দাবী কৰিছে। ইৰাণে আজি পুৱাৰ ভাগত ইজৰাইল আৰু আমেৰিকাৰ কেইবাটাও ঘাটিক লক্ষ্য কৰি আক্ৰমণ চলায়। ইৰাণে কয় যে ভাৰত মহাসাগৰত ইৰাণৰ যুদ্ধ জাহাজ ধবংস কৰাৰ বাবে আমেৰিকাই অনুতাপ কৰিব লাগিব। আমেৰিকাৰ নৌসেনাই মঙলবাৰে নিশা ভাৰত মহাসাগৰত ইৰাণৰ যুদ্ধ জাহাজক লক্ষ্য কৰি আক্ৰমণ চলাইছিল। এই আক্ৰমণত ইৰাণৰ 87 জন নাবিক নিহত হৈছে। ইৰাণে লগতে ইজৰাইলৰ ডিমোনা পৰমাণুস্থলীক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ ভাবুকি দিছে। ইজৰাইলৰ সেনাই লেবাননত হিজবুল্লাৰ কেইবাটাও কেন্দ্ৰত আঘাত হনাৰ বাতৰি পোৱা গৈছে।
এতিয়া খণ্ডিক বাণিজ্যিক বিৰতি। আমাৰ জীৱন কষ্টকৰ আছিল, এতিয়া সলনি হল সকলো, কাৰণ আমাৰ জীৱনলৈ অৰুণোদয় আহিল।
অসমৰ 40 লাখ পৰিয়ালে এতিয়া নিজৰ একাউণ্টত লাভ কৰে প্ৰতি মাহে 1250 টকাকৈ।
তথ্য আৰু জনসংযোগ সঞ্চালকালয় অসমৰ দ্বাৰা প্ৰচাৰিত।
আপোনাৰ সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন, জীৱিকা, সম্পদ আৰু আপোনজনক। ধুমুহাৰ সময়ত সতৰ্ক হওক। ঘৰৰ চালি বা টিনপাতৰ ঢিলা হৈ থকা গজাল, ফুটা, মামৰে ধৰা অংশ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ দুৱাৰ খিৰিকীৰ খিলি, ফাঁক বা কাঁচ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ ওচৰে পাজৰে থকা গছ গছনিৰ শুকান, মৰি যোৱা ডাল, ঠাল ঠেঙুলি আদি কটাই পেলাওক। ধুমুহাৰ সময়ত আপুনি যদি চলন্ত গাড়ীত আছে, তেনেহলে বৈদ্যুতিক তাঁৰ, গছ আদিৰ পৰা আঁতৰত নিৰাপদ ঠাইত গাড়ীখন ৰখাওক। নদীত মাছ মাৰিবলৈ অথবা নাও বা ফেৰীত উঠিবলৈ নাযাব আৰু ততালিকে পাৰলৈ উভতিব। যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077ত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
অৰুণোদয় 3.0 মহিলা সবলীকৰণ আৰু আৰ্থিক সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে অসম চৰকাৰে গ্ৰহণ কৰা এই আঁচনিৰ অধীনত প্ৰায় 40 লাখ হিতাধিকাৰীৰ প্ৰত্যেককে প্ৰদান কৰা হ'ব মুঠ 9000 টকাকৈ আৰ্থিক সাহাৰ্য। অহা 10 মাৰ্চৰ পুৱা 10:30 বজাত গাঁও পঞ্চায়ত, পৌৰসভাৰ ৱাৰ্ড, VCDC, VDC, MAC আদি পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া ৰাজহুৱা সভাত এই কাৰ্যসূচী সম্পন্ন কৰা হ'ব। নিজ নিজ এলেকাৰ সভাত উপস্থিত থাকক হিতাধিকাৰীসকল, আনন্দৰে পালন কৰিব পাৰিব হেঁপাহৰ ৰঙালী বিহু।
আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
নদী পৰ্যটনৰ সবলীকৰণ আৰু বহনক্ষম বিকাশ নিশ্চিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গুৱাহাটীৰ লাচিত ঘাটত ব্ৰহ্মপুত্ৰ আলোকস্তম্ভৰ আধাৰশিলা স্থাপন কৰে। বগীবিল, পাণ্ডু, বিশ্বনাথ ঘাট আৰু শিলঘাটত মুঠ 84 কোটি টকা ব্যয় সাপেক্ষে এই আলোকস্তম্ভসমূহ নিৰ্মাণ কৰা হ'ব। এই আলোকস্তম্ভসমূহে ব্ৰহ্মপুত্ৰৰে সুৰক্ষিত আৰু নিৰৱিচ্ছিন্ন জাহাজ চলাচল, 2 নম্বৰ ৰাষ্ট্ৰীয় জলপথত যাত্ৰী আৰু মালবাহী জাহাজৰ চলাচল বৃদ্ধি, প্ৰমোত্তৰী পৰ্যটন আৰু থলুৱা উদ্যমিতাৰ প্ৰসাৰ আৰু কৰ্মসংস্থাপন সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ব্ৰহ্মপুত্ৰক পূৰ্ণাংগ মালবাহী কৰিডৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে। ইয়াৰ ফলত পৰিবহণ ব্যয় হ্ৰাস হোৱাৰ উপৰি ৰাষ্ট্ৰীয় ঘাইপথসমূহত যাতায়াতৰ ভিৰ কমাৰ লগতে ৰাজ্যৰ উদ্যোগসমূহৰ বাবে শক্তিশালী যোগান শৃংখলা গঢ়ি উঠিব বুলি শ্ৰীসোণোৱালে প্ৰকাশ কৰে।
ইনলেণ্ড ৱাটাৰৱেজ এই চেক্টৰটো বিশেষকৈ ৰাষ্ট্ৰীয় জলপথত ব্ৰহ্মপুত্ৰৰ দাঁতিত আজি ৰিভাৰ লাইট হাউচ পোনপ্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষৰ বুকুত নিৰ্মাণ হবলৈ গৈ আছে। আজি আধাৰশিলা স্থাপন কৰা হ'ল। 4টাকৈ লাইট হাউচ, এটা পাণ্ডু, এটা হ'ব শিলঘাট, নগাঁও, কাজিৰঙাৰ দাঁতিত, এটা হ'ব ডিব্ৰুগড় আৰু এটা হ'ব উত্তৰ পাৰ বিশ্বনাথ চাৰিআলি। গতিকে 4টা লাইট হাউচত অত্যাধুনিক সা সুবিধা থাকিব, পৰ্যটকৰ বাবে আকৰ্ষণীয় কেন্দ্ৰবিন্দু হ'ব। আপোনালোকে শুনি ভাল পাব, লাইট হাউচ আজি 1000 বছৰ আগতে নিৰ্মাণ কৰা লাইট হাউচে উল্লেখযোগ্য জাহাজক সঠিক পথৰ সন্ধান দি আহিছে, উল্লেখযোগ্য শ্বিপিং ছেক্টৰত কাম কৰি আহিছে। গতিকে সেই লাইট হাউচটো আমাৰ নাবিকসকলৰ বাবে আটাইতকৈ বিশ্বাসযোগ্য বন্ধু।
দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে অভ্যন্তৰীণ জলপথত আলোকস্তম্ভ আন্তঃগাঁথনি স্থাপনৰ পথ প্ৰশস্ত হৈছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে এয়া হৈছে ৰাজ্যখনৰ বাবে এটা গৌৰৱৰ মুহূৰ্ত আৰু উত্তৰ পূৰ্বাঞ্চলৰ বহনক্ষম অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত বিশেষ অগ্ৰগতি। আজিৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, জয়ন্তমল্ল বৰুৱা আৰু চৰণ বড়োৰ লগতে সাংসদ বিজুলী কলিতা মেধি তথা বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য উপস্থিত থাকে। ৰাজ্যৰ প্ৰশাসনিক বিভাগত ব্যাপক সালসলনি কৰা হৈছে। এই অনুসৰি অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন পৰিষদৰ অতিৰিক্ত সঞ্চালক নৰেন্দ্ৰ কুমাৰ শাহক মুখ্যমন্ত্ৰী সচিবালয়ৰ অতিৰিক্ত দায়িত্ব প্ৰদান কৰা হৈছে। গৃহ বিভাগৰ আয়ুক্ত সচিব পাৰ্থপ্ৰতিম মজুমদাৰক বজালীৰ জিলা আয়ুক্ত হিচাপে বদলি কৰা হৈছে। প্ৰীতি কুমাৰীক কাৰ্বি আংলঙৰ আৰু বিত্ত বিভাগৰ যুটীয়া সচিব আয়ুষী জৈনক দৰঙৰ আয়ুক্ত হিচাপে বদলি কৰা হৈছে। দৰঙৰ আয়ুক্ত পূবাৰী গোহাঁইক গোলাঘাটৰ আয়ুক্তৰ দায়িত্ব প্ৰদান কৰা হৈছে। একেদৰে পশ্চিম কাৰ্বি আংলঙৰ আয়ুক্ত হাৰংগপানী শৰ্মাক পৰিবহণ বিভাগৰ সচিবৰ দায়িত্ব দিয়া হৈছে। বাক্সাৰ আয়ুক্ত গৌতম দাসক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সচিব আৰু চিৰাঙৰ আয়ুক্ত যতীন বৰাক সাধাৰণ প্ৰশাসন বিভাগৰ সচিবৰ দায়িত্ব অৰ্পণ কৰা হৈছে। লখিমপুৰৰ আয়ুক্ত প্ৰণৱজিৎ কাকতিক দক্ষতা বিকাশ আৰু উদ্যোগ বিভাগৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে। মীনাক্ষী দাস নাথক অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অতিৰিক্ত দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে। সদৌ টাই আহোম ছাত্ৰ সন্থাই জিলাখনৰ ঐতিহাসিক কীৰ্তিচিহ্নসমূহৰ সংৰক্ষণ আৰু দখলমুক্ত কৰাৰ বাবে দাবী জনাইছে। শিৱসাগৰত আজি এখন সংবাদমেলত টাই আহোম ছাত্ৰ সন্থাৰ জিলা সমিতিৰ সভাপতি অখিল আহোম আৰু সম্পাদক পাৰ্থ গগৈয়ে যমুনা কাৰেংঘৰ তলাতল ঘৰ ৰংগনাথ দৌল ফাকুৱা দৌল আৰু পহুগড়ৰ সংৰক্ষণৰ বাবে শীঘ্ৰেই পদক্ষেপ ল'বলৈ আহ্বান জনায়।
600 বছৰীয়া সোণালী ইতিহাসৰ স্বাক্ষৰ বহন কৰা এই ঐতিহাসিক শিৱসাগৰ জিলাৰ অন্তৰ্গত যিসমূহ ঐতিহাসিক সমল আছে, এই সমলসমূহ জীয়াই তোলাৰ ক্ষেত্ৰত জিলা প্ৰশাসন আৰু পুৰাতত্ব বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আমি টাই আহোম ছাত্ৰ সন্থাই আজি এই সংবাদমেলৰ জৰিয়তে দুটামান বিষয় আমি চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। যে প্ৰথম কথা, ঐতিহাসিক কাৰেংঘৰ ভিতৰত হোৱা যি অবৈধ বেদখল আছে, এই অবৈধ বেদখল মুক্ত কৰিব লাগিব। তলাতল ঘৰৰ ভিতৰত 1749 বিঘা মাটি পট্টা বাতিল কৰাৰ লগতে অবৈধ যি বেদখল আছে তাৰ ওপৰত এটা ব্যৱস্থা তৎকালীনভাৱে লয়, তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। তাৰ সমান্তৰালকৈ ৰংগনাথ দৌল আৰু ফাগুৱা দৌলৰ এটা মূল সমস্যা যে বাৰিষাৰ সময়ত পানীয়ে আচলতে কৃত্ৰিম বানপানী যি এটা যি মূল সমস্যা, আগন্তুক 7 দিনৰ ভিতৰত যদি জিলা প্ৰশাসন পুৰাতত্ব বিভাগকে যদি গুৰুত্বপূৰ্ণ এটা আমাক যদি এটা তেওঁলোকে যদি আমাক সিদ্ধান্ত লৈ নেদেখায় বা আমাক যদি অৱগত নকৰে, জিলা প্ৰশাসন পুৰাতত্ব বিভাগে যদি তৎকালীনভাৱে আমি পুনৰবাৰ কৈছোঁ 7টা কাৰ্যসূচী কিন্তু আমি হাতত তুলিবলৈ আমি কিন্তু বাধ্য হ'ম।
কেন্দ্ৰীয় আৰু ৰাজ্যিক পুৰাতত্ব বিভাগে দায়িত্ব পালন কৰাত ব্যৰ্থ হোৱাৰ বাবে বহু ঐতিহাসিক সম্পদ ধ্বংসমুখত পৰা বুলি তেওঁলোকে অভিযোগ কৰে। সদৌ টাই আহোম ছাত্ৰ সন্থাই এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ লগতে সংশ্লিষ্ট বিভাগসমূহলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমাৰ পৰা।
জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি জাগীৰোডত অসম দৰ্শন আঁচনিৰ চেক বিতৰণ কৰে। জাগীৰোডৰ বহুমুখী প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত অঞ্চলটোৰ 150খন উপাসনাস্থলীক চেক বিতৰণ কৰা হয়। মন্ত্ৰীগৰাকীয়ে উপাসনাস্থলীসমূহে সমাজত আধ্যামিক চিন্তা চৰ্চা অব্যাহত ৰখাৰ লগতে ঐতিহ্য সংস্কৃতি সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আস্থা প্ৰকাশ কৰে। বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ NSS গোটৰ উদ্যোগত 7দিনীয়াকৈ অনুষ্ঠিত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ বিশেষ শিবিৰৰ আজি সামৰণি পৰে। যোৱা 26 ফেব্ৰুৱাৰীত জিলাখনৰ বাটিয়ামাৰী গাঁৱত এই শিবিৰ মুকলি কৰা হৈছিল। এই বিশেষ শিবিৰত সামাজিক সেৱা আৰু ৰাষ্ট্ৰ গঠনত সামুদায়িক অংশগ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱকসকলে গছপুলি ৰোপণ কৰাৰ লগতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত পৰিৱেশ সংৰক্ষণৰ সজাগতা বৃদ্ধিৰ বাবে চিত্ৰাংকন প্ৰতিযোগিতা, বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ, কেঁচুসাৰ পালন আদি বিষয়ত আলোচনা অনুষ্ঠিত হয়। গুৱাহাটীৰ কামাখ্যাৰাম বৰুৱা ছোৱালী মহাবিদ্যালয়ে 4 বছৰীয়া সংহত BA BEd পাঠ্যক্ৰমৰ বাবে ৰাষ্ট্ৰীয় শিক্ষক প্ৰশিক্ষণ পৰিষদ NCTEৰ স্বীকৃতি লাভ কৰিছে। মহাবিদ্যালয়খনত 50গৰাকী শিক্ষাৰ্থীয়ে এই পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰিব। ইয়াকে লৈ ৰাজ্যত সংহত BA BEd পাঠ্যক্ৰমৰ সুবিধা থকা মহাবিদ্যালয়ৰ সংখ্যা 27লৈ বৃদ্ধি পাইছে। দৰং কৰ্কট কেন্দ্ৰ আৰু পশ্চিম দৰঙৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত আজি দুনী স্নাতক মহাবিদ্যালয় আৰু দুনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত কৰ্কট ৰোগ সজাগতা সভা অনুষ্ঠিত হয়। এই সভাত ৰোগীসকলৰ প্ৰাথমিক স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। কাৰ্যসূচীত দৰং কৰ্কট কেন্দ্ৰৰ চিকিৎসক ডাঃ শ্বহীদুল ইছলামে এই ৰোগৰ সাৱধানতা, লক্ষণ, সজাগতাৰ লগতে HPV প্ৰতিষেধকৰ বিষয়ে অৱগত কৰোৱা হয়। দৰং কৰ্কট কেন্দ্ৰৰ ৰোগী সমন্বয়ক নিৰঞ্জন শইকীয়াই কেন্দ্ৰটোত উপলব্ধ চিকিৎসাৰ সা সুবিধাসমূহৰ বিষয়ে সকলোকে অৱগত কৰে। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত খন্তেক পাছতে দ্বিতীয়খন ছেমিফাইনেলত ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইংলেণ্ডে টছত জিকি ভাৰতক প্ৰথমে বেটিং কৰাৰ বাবে আমন্ত্ৰণ জনাইছে। আজিৰ বিজয়ী দলটোৱে দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত নিউজিলেণ্ডৰ সন্মুখীন হ'ব। কাৰ্বি আংলং জিলাৰ ডিফু নিবাসী তথা কাৰ্বি প্ৰগতিশীল নাৰী সন্থাৰ অন্যতম নেত্ৰী আৰতী টেৰাংপীৰ আজি ডিমাপুৰৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 70 বছৰ। ৰাজ্যসভাত অসমৰ খালী হ'বলগীয়া 3খন আসনৰ বাবে NDA মিত্ৰজোঁটৰ 3গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল। আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহৰ নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা বৃদ্ধি। ধেমাজিত মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ। নদী পৰ্যটন আৰু বহনক্ষম বিকাশৰ লক্ষ্যৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৱাহাটীৰ লাচিত ঘাটত ব্ৰহ্মপুত্ৰ আলোকস্তম্ভৰ আধাৰশিলা স্থাপন। ৰাজ্যৰ প্ৰশাসনিক বিভাগত ব্যাপক সালসলনি। আৰু T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত খন্তেক পাছতে ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।